এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। ৰাজ্যত 856টা পৰীক্ষা কেন্দ্ৰত আজি চলিত বছৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰম্ভ হ'ব। এইবাৰ মুঠ 3,06,841গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। ইয়াৰ ভিতৰত 1,44,502গৰাকী ছাত্ৰ আৰু 1,62,423গৰাকী ছাত্ৰী আছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথে প্ৰকাশ কৰা অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাত 2,30,091গৰাকী, বিজ্ঞান শাখাত 57,724গৰাকী, বাণিজ্য শাখাত 17,869গৰাকী আৰু বৃত্তিমূলক শিক্ষাত 1,241গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত এইবাৰ সৰ্বাধিক সংখ্যক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। সচিবগৰাকীয়ে কয় যে পৰীক্ষা সমাপ্ত হোৱাৰ পাছত ৰাজ্যৰ মুঠ 45টা মূল্যায়ন কেন্দ্ৰত উত্তৰ বহীৰ মূল্যায়ন কৰা হ'ব। ইপিনে অহা 15 ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যত 944টা পৰীক্ষা কেন্দ্ৰত মুঠ 4,29,448গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। এইবাৰ 31টা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 42টা মূল্যায়ন কেন্দ্ৰত উত্তৰ বহী মূল্যায়ন কৰা হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে শুভেচ্ছা জ্ঞাপন কৰিছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে কালি জনতা ভৱনত ৰাজ্যৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত 400গৰাকী নতুন চিকিৎসক নিযুক্তিৰ বাবে অতি শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ অভিযানত ৰাজ্যৰ অগ্ৰগতি সন্দৰ্ভত স্বাস্থ্য বিভাগৰ শীৰ্ষ আমোলা বিষয়াৰ সৈতে এখন বিশেষ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত স্বাস্থ্যসেৱা অধিক সুচল আৰু স্বাস্থ্য আন্তঃগাঁথনি অধিক সবল কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে 400গৰাকী নতুন চিকিৎসকক নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ অভিযানৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে 22,000 চৰকাৰী বিদ্যালয়ত স্বাস্থ্য বিভাগে শিশুৰ পেলু নিৰ্মূলৰ বাবে ঔষধ প্ৰদান কৰিছে। অহা 17 ফেব্ৰুৱাৰীলৈকে এই অভিযান চলিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ অভিযানত 1.5 লাখ চৰকাৰী শিক্ষক, কৰ্মচাৰী আৰু অংগনবাড়ী কৰ্মীয়ে সেৱা আগবঢ়াইছে। 43 লাখ মানুহক শেহতীয়াকৈ যক্ষ্মা ৰোগৰ পৰীক্ষা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। আজি বিশ্ব ৰেডিঅ' দিৱস। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি সন্ধিয়া 6 বজাত গুৱাহাটীৰ চানমাৰীত থকা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত আকাশী লহৰ শীৰ্ষক এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত বিশ্ব অনাতাঁৰ দিৱসৰ এই বছৰৰ প্ৰতিপাদ্য বিষয় ৰেডিঅ' আৰু জলবায়ু পৰিৱৰ্তন বিষয়ত বক্তৃতা প্ৰদান কৰিব ডঃ অৱনী কুমাৰ ভাগৱতীয়ে। নগাঁৱৰ মধ্য অসম ৰেডিঅ' শ্ৰোতাই সংঘই আজি বিশ্ব ৰেডিঅ' দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব। দিৱসৰ অংশ হিচাপে ৰূপহী মহাবিদ্যালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এইবাৰ প্ৰয়াত শিল্পী দিগেন মহন্ত, বাউলী কবি কমলানন্দ ভট্টাচাৰ্য আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সোঁৱৰণত ৰেডিঅ' ছেট বিতৰণ কৰা হ'ব। কালি এই দিৱসৰ অংশ হিচাপে সংঘই ৰহাত চাইকেলেৰে বিশ্ব ৰেডিঅ' দিৱসৰ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব ৰেডিঅ' দিৱস উপলক্ষে ৰেডিঅ'ৰ সৈতে জড়িত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এডভান্টেজ আছামৰ সৈতে সংগতি ৰাখি অহা 17 ফেব্ৰুৱাৰীত মহাকাশ আৰু ভূস্থানীয় প্ৰযুক্তিৰ বিষয়ত এখন অনলাইন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উদ্ভাৱক, ছাত্ৰ ছাত্ৰী, গৱেষক আৰু উদ্যোগীসকলক ৰাজ্য চৰকাৰে আহান জনাইছে। ইয়াৰ বাবে ইতিমধ্যে যোৱা 10 ফেব্ৰুৱাৰীত অনলাইন পঞ্জীয়ন আৰম্ভ হৈছে আৰু 16 ফেব্ৰুৱাৰী পঞ্জীয়নৰ অন্তিম দিন। প্ৰতিযোগিতাত নিৰ্বাচিত 100গৰাকী প্ৰতিযোগীক এডভান্টেজ অসমৰ ভূস্থানিক সত্ৰত অংশগ্ৰহণৰ বাবে চৰকাৰে অহা যোৱা আৰু থকাৰ সুবিধা প্ৰদান কৰিব। অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ, অসম আন্দোলনৰ অগ্ৰণী নেতা, ক্ৰীড়া সংগঠক, অসম গণ পৰিষদৰ সক্ৰিয় নেতা বলোভদ্ৰ তামুলীৰ বোকাখাতত মৃত্যু হয়। প্ৰয়াত তামুলীৰ নশ্বৰদেহ আজি বোকাখাতৰ নিজাবাস ভ্ৰমণৰ পৰা সুসজ্জিত বাহনত প্ৰথমে নামঘৰ আৰু পিছত অসম গণ পৰিষদৰ কাৰ্যালয়লৈ নিয়া হয়। তাত কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে দলীয় সতীৰ্থসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। কালি মৃত্যু হোৱা শ্ৰীতামুলীৰ শেষকৃত্য বোকাখাতত সম্পন্ন কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40